বাতৰি পঢ়িছো জিন্তী ৰাণী ডেকা আৰু মোৰ সৈতে আছে অৰুণিমা গোস্বামী। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহত আছে, সমগ্ৰ দেশে আজি শ্বহীদ দিৱস উপলক্ষে জাতিৰ পিতা মহাত্মা গান্ধীৰ 77 সংখ্যক মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাৰ্ঘ্য অৰ্পণ কৰিছে। সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে নতুন দিল্লীত আজি এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হৈছে। নিৰ্বাচন আয়োগে আজি পুৱা আম আদমী পাৰ্টীৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালক যমুনা নৈত বিহ মিহলি কৰা বুলি অভিযোগৰ সুদুত্তৰ দিবলৈ নিৰ্দেশ দিছে। আমেৰিকাৰ ৰেগান ৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত এখন যাত্ৰীবাহী বিমান আৰু আমেৰিকান সেনাবাহিনীৰ হেলিকপ্টাৰৰ মাজত হোৱা সংঘৰ্ষত বহু লোকৰ প্ৰাণহানিৰ আশংকা কৰা হৈছে। আৰু ইজৰাইলৰ আৰু পেলেষ্টাইনৰ মাজত গাজা ভূখণ্ডক লৈ সংঘাত হ্ৰাসৰ লক্ষ্যৰে চলি থকা যুদ্ধবিৰতিৰ চুক্তিৰ অংশ হিচাপে আজি ইজৰাইল আৰু হামাছে তৃতীয়বাৰৰ বাবে বন্দী বিনিময় কৰিছে। সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে নতুন দিল্লীত আজি এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডা, সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু, কংগ্ৰেছ সাংসদ জয়ৰাম ৰমেশ আৰু গৌৰৱ গগৈ, তৃণমূল কংগ্ৰেছৰ সাংসদ সুদীপ বন্দ্যোপাধ্যায়, সমাজবাদী পাৰ্টীৰ সাংসদ ৰামগোপাল যাদৱ, বিজেপিৰ সাংসদ সম্বিত পাত্ৰ আৰু ডি এম কেৰ সাংসদ টি আৰ বালুৰ লগতে অন্য বহুকেইগৰাকী সাংসদে এই বৈঠকত অংশ লৈছে। বৈঠকত সংসদৰ অধিৱেশনৰ সকলো কাৰ্যসূচী সুকলমে চলাই নিবলৈ চৰকাৰে আটাইবোৰ দলৰে সহযোগিতা বিচাৰিব। সংসদৰ বাজেট অধিৱেশন কাইলৈ আৰম্ভ হ'ব। এই অধিৱেশনৰ পূৰ্বে আকাশবাণীৰ বাতৰি সেৱা বিভাগে আজি সংসদ কে সমক্ষ মুদ্দে আৰু ইছ্যুজ বিফৰ পাৰ্লিয়ামেণ্ট শীৰ্ষক এটা বিশেষ আলোচনা অনুষ্ঠান প্ৰচাৰ কৰিব। সংসদ কে সমক্ষ মুদ্দে শীৰ্ষক হিন্দী ভাষাৰ অনুষ্ঠানটি আকাশবাণী গোল্ডৰ 100.1 মেগাহাৰ্জত আৰু অতিৰিক্ত ফ্ৰিকুৱেঞ্চিসমূহত নিশা 9:30 শুনিবলৈ পোৱা যাব। ইংৰাজী ভাষাত আনটো অনুষ্ঠান একে সময়তে আকাশবাণীৰ ৰেইনবোৰ 102.6 মেগাহাৰ্জ আৰু অতিৰিক্ত ফ্ৰিকুৱেঞ্চিসমূহত শুনিবলৈ পোৱা যাব। অনুষ্ঠান দুটা আকাশবাণীৰ ইউটিউব চেনেল নিউজ অন এয়াৰ অফিচিয়েলতো শুনিবলৈ পোৱা যাব। সমগ্ৰ দেশে আজি শ্বহীদ দিৱস উপলক্ষে জাতিৰ পিতা মহাত্মা গান্ধীৰ 77 সংখ্যক মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাৰ্ঘ্য অৰ্পণ কৰিছে। এই উদ্দেশ্যে আজি পুৱা নতুন দিল্লীৰ ৰাজঘাটত থকা মহাত্মা গান্ধীৰ সমাধিস্থলত সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠিত হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি জগদীপ ধনখৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, মনোহৰলাল খাট্টাৰ, স্থল জল আৰু বায়ুসেনাৰ তিনিওগৰাকী প্ৰধান তথা প্ৰতিৰক্ষা বিভাগৰ মুৰববীও এই অনুষ্ঠানত উপস্থিত থাকে। ভাৰতৰ স্বাধীনতাত বিশেষ বৰঙণি আগবঢ়োৱা মহাত্মা গান্ধীৰ মৃত্যু দিনটোত সমগ্ৰ ৰাষ্ট্ৰই শ্ৰদ্ধা জনাই আহিছে। ভাৰতৰ স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়া সৈনিকসকলৰ ত্যাগক স্মৰণ কৰি মহাত্মা গান্ধীৰ মৃত্যু দিনটোত অৰ্থাৎ 30 জানুৱাৰীত শ্বহীদ দিৱস পালন কৰা হয়। জাতিৰ পিতা মহাত্মা গান্ধীৰ 77 সংখ্যক মৃত্যুবাৰ্ষিকীত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে আজি মহাত্মা গান্ধীৰ স্মৃতি বিজড়িত দক্ষিণ মুম্বাইত অৱস্থিত মণিভৱন দৰ্শন কৰে। ৰাজ্যপালগৰাকীয়ে গান্ধীজীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে এখন প্ৰাৰ্থনা সভাতো অংশ লয়। তেওঁ ছাত্ৰ ছাত্ৰীসকলক মহাত্মা গান্ধীয়ে অনুসৰণ কৰা সত্য আৰু অহিংসাৰ পথ ল'বলৈও আহান জনায়। উল্লেখযোগ্য যে 1917 চনৰ পৰা 1934 চনলৈ দক্ষিণ মুম্বাইৰ এই মণিভৱন গান্ধীজীৰ বাসগৃহ সদৃশ হৈ পৰিছিল। গান্ধীজীয়ে 1919 চনত সত্যাগ্ৰহ আৰু 1932 চনত আইন অমান্য আন্দোলন এই মণিভৱনৰ পৰাই আৰম্ভ কৰিছিল। পুডুচেৰী চৰকাৰে মহাত্মা গান্ধীৰ মৃত্যুবাৰ্ষিকীত জাতিৰ পিতাগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ বীচ ৰোডত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত উপৰাজ্যপাল কে কৈলাশনাথন আৰু মুখ্যমন্ত্ৰী এন ৰংগস্বামীয়ে শ্ৰদ্ধা নিবেদন কৰে। গান্ধীজীৰ প্ৰতি সন্মান জনাই 2 মিনিট সময় মৌনতা অৱলম্বন কৰা হয়। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত গান্ধী ধুনৰ লগতে দেশপ্ৰেমমূলক গীতো পৰিৱেশন কৰা হয়। নিৰ্বাচন আয়োগে আজি পুৱা আম আদমী পাৰ্টীৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালক যমুনা নৈত বিহ মিহলি কৰা বুলি কৰা অভিযোগৰ সুদুত্তৰ দিবলৈ নিৰ্দেশ দিছে। যমুনা নৈৰ পানীত এমনিয়াৰ পৰিমাণ বৃদ্ধি হোৱা বিষয়টোক লৈ অৰবিন্দ কেজৰিৱালে নৈৰ পানীত বিহ ঢলা বুলি অভিযোগ কৰিছিল। এই সন্দৰ্ভত নিৰ্বাচন আয়োগে শ্ৰীকেজৰিৱাললৈ প্ৰেৰণ কৰা পত্ৰত অতি শীঘ্ৰে ইয়াৰ উত্তৰ দিবলৈ নিৰ্দেশ দিয়ে। আয়োগে হাৰিয়ানা চৰকাৰে নৈৰ পানীত কি ধৰণৰ বিহ ঢালিছে আৰু এই কথা প্ৰমাণ হোৱা উত্তৰ দিবলৈ কেজৰিৱালক নিৰ্দেশ দিছে। নদীৰ কোন অংশত বিষক্ৰিয়া হৈছে আৰু দিল্লীৰ জল বোৰ্ডে কি প্ৰক্ৰিয়াৰে বিষক্ৰিয়াৰ কথা ধৰা পেলাইছিল তাকো জানিবলৈ বিচাৰিছে। অষ্ট্ৰেলিয়াৰ দক্ষিণ পূব কৰ্তৃপক্ষই পশ্চিম মেলবৰ্ণত সংঘটিত অগ্নিকাণ্ড অন্যান্য অঞ্চললৈ বিয়পি পৰাৰ বাবে সেই অঞ্চলৰ বাসিন্দাসকলক স্থানান্তৰৰ নিৰ্দেশ দিছে। উল্লেখযোগ্য যে দেশখনৰ ভিক্টৰিয়া প্ৰদেশৰ মেলবৰ্ণৰ পশ্চিম অংশত যোৱা সোমবাৰে বনজুইৰ ফলত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল। ভিক্টৰিয়াৰ দুৰ্যোগকালীন সেৱাই অগ্নি নিৰ্বাপিত নোহোৱাৰ পৰিপ্ৰেক্ষিতত গ্ৰাম্পিয়ান্স ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া 4খন সৰু চহৰৰ বাসিন্দাক অন্য ঠাইলৈ স্থানান্তৰৰ নিৰ্দেশ জাৰি কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
আমেৰিকাত ৰেগান ৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত এখন যাত্ৰীবাহী বিমানৰ আমেৰিকান সেনাবাহিনীৰ ব্লেক হক হেলিকপ্টাৰৰ সৈতে আকাশমাৰ্গত হোৱা সংঘৰ্ষৰ ফলত বহু লোকৰ প্ৰাণহানিৰ আশংকা কৰা হৈছে। যুক্তৰাষ্ট্ৰৰ অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে আমেৰিকাৰ স্থানীয় সময় অনুসৰি যোৱা নিশা প্ৰায় 9 বজাত বিমানখন বিমানবন্দৰৰ ৰানৱেৰ কাষ চাপি অহাৰ সময়ত এই সংঘৰ্ষ সংঘটিত হয়। কানচাছৰ পৰা ৱাশ্বিংটন অভিমুখী বিমানখনে 60জন যাত্ৰী আৰু 4জন বৈমানিক কঢ়িয়াই লৈ গৈছিল। ইপিনে প্ৰশিক্ষণ চলাই থকা হেলিকপ্টাৰখনত 3জন যোৱা নাছিল। স্থানীয় সংবাদ মাধ্যমৰ তথ্য অনুসৰি এই পৰ্যন্ত 18টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ অভিযান অব্যাহত আছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কয় যে তেওঁক এই দুৰ্ঘটনাৰ বিষয়ে অৱগত কৰা হৈছে আৰু তেওঁ অহৰহ পৰিস্থিতি নিৰীক্ষণ কৰি আছে। ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত গাজা ভূখণ্ডক লৈ সংঘাত হ্ৰাসৰ লক্ষ্যৰে চলি থকা যুদ্ধবিৰতি চুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে আজি ইজৰাইল আৰু হামাছে তৃতীয়বাৰৰ বাবে পণবন্দী আৰু কাৰাবন্দীৰ বিনিময় কৰিবলৈ সাজু হৈছে। এই প্ৰক্ৰিয়াৰে গাজাত বন্দী হৈ থকা 5জন থাই নাগৰিকৰ লগতে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ কাৰ্যালয় চিনাক্ত কৰা 3জন ইজৰাইলী বন্দীক মুকলি কৰি দিয়া হ'ব। অহা সপ্তাহৰ শেষৰ ফালে চতুৰ্থটো বন্দী বিনিময় প্ৰক্ৰিয়াও সম্পন্ন হ'ব বুলি প্ৰকাশ পাইছে। উল্লেখযোগ্য যে 19 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱা এই যুদ্ধবিৰতি চুক্তিৰ অধীনত 2023 চনৰ 7 অক্টোবৰত পেলেষ্টাইনী সামৰিক বাহিনী হামাছৰ আক্ৰমণৰ সময়ত পণবন্দী হোৱা ইজৰাইলী লোকসকলক মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ বিনিময়ত ইজৰাইলে বৰ্তমান দেশখনৰ জিম্মাত থকা 1900গৰাকী ব্যক্তিক মুকলি কৰি দিবলৈ সন্মত হৈছে আৰু ইয়াৰ অধিকাংশই পেলেষ্টাইনী। এই চুক্তি অঞ্চলটোত উত্তেজনা হ্ৰাস কৰাৰ দিশত উল্লেখযোগ্য পদক্ষেপ হিচাপে পৰিগণিত হৈছে। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত অহা 4 ফেব্ৰুৱাৰী পৰ্যন্ত বাহনৰ চলাচল শূন্য কৰি ৰখাৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰে সিদ্ধান্ত লৈছে। ভক্তসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে। আকাশবাণীৰ বাতৰি বিভাগৰ সৈতে হোৱা আছুতীয়া কথা বতৰাত প্ৰয়াগৰাজৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অংশুমান মিত্ৰই প্ৰকাশ কৰা মতে কেৱল অত্যাৱশ্যকীয় সামগ্ৰীৰ বাহনসমূহে মেলালৈ চলাচলৰ অনুমতি দিয়া হ'ব। উল্লেখযোগ্য যে কালি মেলাথলীত পদপিষ্ট হৈ অসমৰ এগৰাকী ব্যক্তিৰ লগতে কমেও 30গৰাকী ব্যক্তি নিহত হয়। মহাকুম্ভ মেলাৰ মৌনী অমাৱস্যাৰ নিশা গংগাৰ ত্ৰিবেণী সংগমস্থলীত পুণ্য স্নান কৰিবলৈ গৈ পদপিষ্ট হৈ প্ৰাণ হেৰুৱাবলগীয়া হাইলাকান্দিৰ নীতিৰঞ্জন পাল পেছাদ এগৰাকী ব্যৱসায়ী আছিল। মেলাথলীত পদপিষ্ট হৈ আহত পালক সংকটজনক অৱস্থাত উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। 64 বছৰীয়া নীতিৰঞ্জন পাল পন্নীৰ সৈতে প্ৰয়াগৰাজলৈ গৈছিল। অসম চৰকাৰে পালৰ পৰিয়াললৈ সমবেদনা জনাইছে আৰু 5 লাখ টকাৰ আৰ্থিক ক্ষতিপূৰণ দিয়াৰো আশ্বাস দিছে। ইপিনে মৃত পালৰ প্ৰয়াগৰাজতে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। মহাকুম্ভ মেলাত সংঘটিত এই শোকাবহ দুৰ্ঘটনাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ প্ৰাণ হেৰুওৱা দুৰ্ভগীয়া পৰিয়ালসমূহলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। শ্ৰীলংকাৰ স্বাস্থ্য আৰু সংবাদ মাধ্যম দপ্তৰৰ মন্ত্ৰী ডঃ নলিন্দা জয়াতিস্বাই কঠোৰ নীতি নিৰ্দেশনাৰ মাজেৰে মানসম্পন্ন ঔষধৰ অবিৰত যোগান নিশ্চিত আৰু অব্যাহত ৰখাৰ বাবে দেশখনৰ চৰকাৰ দায়বদ্ধ বুলি দৃঢ়তাৰে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় ঔষধ নিয়ামক প্ৰাধিকৰণৰ এটা অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় ঔষধ নিয়ন্ত্ৰণ প্ৰাধিকৰণ আইন 2015 সম্পূৰ্ণৰূপে বলবৎ কৰাৰ বিষয়ে ঘোষণা কৰে। ইয়াৰ ফলত ঔষধৰ মূল্য নিৰ্ধাৰণ, গুণগত মান নিয়ন্ত্ৰণ আৰু বাণিজ্যৰ নীতিগত দিশসমূহ কঠোৰভাৱে নিৰীক্ষণ কৰাটো বাধ্যতামূলক হ'ব। উল্লেখযোগ্য যে দেশখনৰ ঔষধ কোম্পানীসমূহে নীতি বহিৰ্ভূত ব্যৱস্থাৰে ঔষধৰ মূল্য বৃদ্ধি কৰাৰ কথাটোৱে জনসাধাৰণৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছিল। মন্ত্ৰীগৰাকীয়ে লগতে দেশখনত ঔষধৰ উচিত মূল্য নিৰ্ধাৰণ আৰু বজাৰৰ স্বচ্ছতা বৰ্তাই ৰখাৰ ক্ষেত্ৰত ঔষধৰ ৰাষ্ট্ৰীয় পৰামৰ্শদাতা সমিতি আৰু ৰাষ্ট্ৰীয় আপীল সমিতিৰ ভূমিকাত গুৰুত্ব আৰোপ কৰে। উল্লেখযোগ্য যে শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় ঔষধ উৎপাদন নিগমে স্থানীয়ভাৱে কিছুমান ঔষধ উৎপাদন কৰে যদিও দেশখন ঔষধৰ ক্ষেত্ৰত আমদানীৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল আৰু ভাৰতে প্ৰায় 50% ঔষধ দেশখনক যোগান ধৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। সমগ্ৰ দেশে আজি শ্বহীদ দিৱস উপলক্ষে জাতিৰ পিতা মহাত্মা গান্ধীৰ 70 সংখ্যক মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাৰ্ঘ্য অৰ্পণ কৰিছে। সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে নতুন দিল্লীত আজি এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হৈছে। নিৰ্বাচন আয়োগে আজি পুৱা আম আদমী পাৰ্টীৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালক যমুনা নৈত বিহ মিহলি কৰা বুলি উত্থাপিত অভিযোগৰ সদুত্তৰ দিবলৈ নিৰ্দেশ দিছে। আমেৰিকাৰ ৰেগান ৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত এখন যাত্ৰীবাহী বিমান আৰু আমেৰিকান সেনাবাহিনীৰ হেলিকপ্টাৰৰ মাজত হোৱা সংঘৰ্ষত বহু লোকৰ প্ৰাণহানিৰ আশংকা কৰা হৈছে। আৰু ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত গাজা ভূখণ্ডক লৈ সংঘাত হ্ৰাসৰ লক্ষ্যৰে চলি থকা যুদ্ধবিৰতি চুক্তিৰ অংশ হিচাপে আজি ইজৰাইল আৰু হামাছে তৃতীয়বাৰৰ বাবে বন্দী বিনিময় কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানে। আমাৰ পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।